Ella, Akashvani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে 6টা নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জোহান্সবাৰ্গত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়। অসম চৰকাৰ আৰু আছু অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা কমিটীৰ অধিকাংশ পৰামৰ্শক লৈ সহমতত উপনীত হৈছে। ভাৰতৰ লক্ষ্য সেনে অষ্ট্ৰেলিয়াৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাই 6টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 247 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনৰ প্ৰথম দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6টা নতুন পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱসমূহৰ ভিতৰত গোলকীয় পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ, আফ্ৰিকীয় দক্ষতামূলক বহুমুখী কাৰ্যসূচী, গোলকীয় স্বাস্থ্যযতন সঁহাৰি গোট, মাদক দ্ৰব্য সৰবৰাহ ৰোধ, কৃত্ৰিম উপগ্ৰহীয় তথ্য অংশীদাৰিত্ব আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ বিষয়ক পদক্ষেপক অন্তৰ্ভুক্ত কৰা হৈছে। সন্মিলনৰ কালি প্ৰথম দিনা দুখনকৈ সত্ৰত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে এই পদক্ষেপসমূহ বিকাশ, উন্নয়ন আৰু সমূহীয়া কল্যাণৰ প্ৰতি ভাৰতৰ যি সামূহিক দৃষ্টিভংগী তাকেই দাঙি ধৰিছে। তেওঁ কয় যে এই পদক্ষেপসমূহে সামগ্ৰিক বিকাশৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। সামগ্ৰিক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ বিষয়ক প্ৰথমখন সত্ৰত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে G20 গোলকীয় পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰে ভৱিষ্যত প্ৰজন্মক মানৱীয় কল্যাণৰ দিশত সামূহিক জ্ঞান আহৰণ প্ৰক্ৰিয়াত সহায়ক হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে G20 গোলকীয় স্বাস্থ্যযতন সঁহাৰি গোট গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে স্বাস্থ্যৰ জৰুৰী অৱস্থা তথা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সমগ্ৰ বিশ্বই একেলগে কাম কৰাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। তেওঁ কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত G20 সদস্য ৰাষ্ট্ৰৰ এটা প্ৰশিক্ষিত চিকিৎসা বিশেষজ্ঞৰ দল সাজু কৰি ৰখা উচিত। মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এনেধৰণৰ সৰবৰাহ ৰোধ কৰাৰ বাবে G20 পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে লগতে মাদক দ্ৰব্য সৰবৰাহৰ লগত জড়িত অৰ্থনীতি দুৰ্বল কৰাৰ বাবে সদস্য ৰাষ্ট্ৰসমূহক একত্ৰিত হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে অহা দশকত আফ্ৰিকাৰ বাবে বিভিন্ন দক্ষতামূলক পদক্ষেপ গ্ৰহণ কৰি 10 লাখ লোকক প্ৰশিক্ষণেৰে সাজু কৰি তোলাৰ বাবে প্ৰস্তাৱ দিয়ে। ইয়াৰ ফলত আফ্ৰিকাৰ সামৰ্থ্য বৃদ্ধি পোৱাৰ লগতে উন্নয়নৰ এটা দীৰ্ঘম্যাদী পৰিকাঠামো গঢ়ি উঠিব। শ্ৰীমোদীয়ে G20 অধীনত গোলকীয় পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ স্থাপন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যাতে ভাৰতৰ পৃষ্ঠপোষকতাত ভৱিষ্যৎ প্ৰজন্মৰ বাবে বহনক্ষম পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। স্থিতিস্থাপক বিশ্ব বিষয়ক দ্বিতীয়খন সত্ৰত ভাগ লৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ সংক্ৰান্তীয় পদক্ষেপৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ জৰিয়তে সামগ্ৰীৰ পুনৰ নিৰ্মাণ, নগৰীয়া খনন তথা উদ্ভাৱনৰ ক্ষেত্ৰত সহায়ক হ'ব। শ্ৰীমোদীয়ে কয় যে এই পদক্ষেপসমূহৰ মাজত যোগান শৃংখলা সুৰক্ষা শক্তিশালী কৰা আৰু উন্নয়নৰ পথ মসৃণ কৰি তোলাৰ উদ্দেশ্য নিহিত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বহনক্ষম আৰু স্বচ্ছ শক্তি আহৰণৰ লক্ষ্যত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। উপগ্ৰহীয় তথ্য অংশীদাৰিত্বৰ জৰিয়তে G20ৰ অন্তৰ্গত দেশসমূহে কৃষি, মীন, দুৰ্যোগ ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত কাৰ্যসূচী গ্ৰহণত সহায়ক হ'ব। এই একেটা সত্ৰত ভাগ লৈ শ্ৰীমোদীয়ে গোলকীয় খাদ্য সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতত পূৰ্বে অনুষ্ঠিত G20 সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত G20 গোটে পৰ্যটন, খাদ্য সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল অৰ্থনীতি, উদ্ভাৱন আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জোহান্সবাৰ্গত অনুষ্ঠিত G20 শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰ, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ', জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মৰ্জ, দক্ষিণ কোরিয়ার রাষ্ট্রপতি লি জে মাং, ব্রাজিলর রাষ্ট্রপতি লুইস ইনাসিও লুলা ডি সিলভা আর রাষ্ট্রসংঘর সচিব প্রধান এন্টনিও গুটার্স অন্যতম। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে আলোচনাকালত বিশ্ব প্রগতি আর সমৃদ্ধির উমৈহতীয় প্রতিশ্রুতিবদ্ধতার বিষয়ে দোহারে। ব্রিটেইনের প্রধানমন্ত্রী স্টারমারর সঙ্গে তেওঁৰ আলোচনা ফলপ্রসূ আছিল বুলি শ্রীমোদীয়ে মন্তব্য করে। তেওঁ কয় যে ভারত ব্রিটেইনের মাজৰ সম্পর্ক এই বছর নতুন গতি লাভ করেছে আর দুইপক্ষই বিভিন্ন ক্ষেত্রত এই সহযোগিতা আগবাই নিব। প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁ মালয়েশিয়ার প্রধানমন্ত্রীর সঙ্গে বিভিন্ন বিষয় লৈ বিস্তৃতভাবে আলোচনা করে। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক শক্তিশালী করার কাম করে যাব বলে প্রধানমন্ত্রীয়ে মন্তব্য করে। ফ্রান্সের রাষ্ট্রপতির সঙ্গে হওয়া কথা বতরা সন্দর্ভত শ্রীমোদীয়ে কয় যে তেওঁৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা হয়। তেওঁ কয় যে ভাৰতৰ আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক গোলকীয় হিতৰ বাবে গুৰুত্বপূৰ্ণ শক্তিৰূপে পৰিগণিত হৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আংগোলাৰ ৰাষ্ট্ৰপতি তথা আফ্ৰিকীয় সংঘৰ অধ্যক্ষ জোৱাও মেনুৱেল গঞ্জালভিছ লৰেনকৰ সৈতেও আলোচনাত মিলিত হয়। শ্রীমোদীয়ে কয় যে ভারতে আঙ্গোলার সঙ্গে থকা মিত্রতাত গুরুত্ব দিয়ে আর দুইখন দেশে বাণিজ্যিক আর সাংস্কৃতিক সম্পর্কর সম্প্রসারণের কাম করে আছে। প্রধানমন্ত্রী মোদীয়ে ইথিওপিয়ার প্রধানমন্ত্রী আবি আহমদ আলিকো দেখা করে আর দুইখন দেশের মাজর সম্পর্ক ঐতিহাসিক তথা উন্নয়নমূলক সহযোগিতার বলত সুদৃঢ় হওয়া বলে অভিহিত করে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী মিন সিনহৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ভিয়েটনাম শক্তিশালী আৰু ভৱিষ্যতমুখী সহযোগিতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীমোদীয়ে লগতে বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ নগোজি অকেনজো ইৱেলা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড্ৰছ অদনোম ঘেব্ৰেয়েছৰ সৈতেও আলোচনাত মিলিত হয়। শীর্ষ সম্মিলনের প্রথম সত্রর পূর্বে প্রধানমন্ত্রী মোদীয়ে ইটালির প্রধানমন্ত্রী জর্জিয়া মেলোনি সহ আন কেবাগৰাকীও নেতাক সাক্ষাৎ করে। ইয়ার পূর্বে জি টুয়েন্টি শীর্ষ সম্মিলনস্থলীত উপস্থিত হওয়ার সময় শ্রীমোদীয়ে বিপুল আদরণি আর গুরুত্বপূর্ণ সম্মিলনের আয়োজন করার দক্ষিণ আফ্রিকার রাষ্ট্রপতি সিরিল রামফোসাক ধন্যবাদ জ্ঞাপন করে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম সরকার আর সদৌ অসম ছাত্র সন্থা আসু অসম চুক্তির ছয় নম্বর দফা রূপায়ণের গঠন করা উচ্চস্তরীয় সমিতির অধিকাংশ পরামর্শক সহমত উপনীত হয়েছে। ছয় নম্বর দফা রূপায়ণ সন্দর্ভত কালি হওয়া বৈঠক থলুয়া লোকর সাংবিধানিক সুরক্ষা কবচর সঙ্গে জড়িত এই দফার রূপায়ণের নতুন পুনরীক্ষণ কমিটি গঠন করার সিদ্ধান্ত গ্রহণ করা হয়। অবসরপ্রাপ্ত ন্যায়াধীশ বিপ্লব কুমার শর্মার নেতৃত্বত গঠন করা উচ্চস্তরীয় সমিতির পরামর্শাবলী আগুয়াই লই যার বিশদ পরিকল্পনা যুগুতার উদ্দেশ্যে পূর্বতে গঠন করা এখন উপ সমিতিয়ে বৈঠক মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মার ওসর প্রতিবেদন দাখিল করে। ভারতের লক্ষ্য সেনে অস্ট্রেলিয়ার অপেন বেডমিন্টন প্রতিযোগিতার পুরুষ সিঙ্গলসৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে কালি ছিডনীত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ ছেমি ফাইনেলত চীনা টাইপেৰ চৌ টিয়েন সেনক 17-21, 24-22, 21-16 গেমত পৰাস্ত কৰে। লক্ষ্য সেন আজি ফাইনেলত জাপানৰ ইউচি টানাকাৰ সন্মুখীন হ'ব। দক্ষিণ আফ্ৰিকাই ভাৰতৰ বিৰুদ্ধে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনা 6টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 247 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব। দক্ষিণ আফ্ৰিকাৰ হৈ ট্ৰিষ্টান ষ্টাৰ্ভাৰ্ছে সৰ্বাধিক 49 ৰাণ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে 3টা উইকেট দখল কৰে। জছপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট লাভ কৰে। ডিঙিৰ আঘাতৰ বাবে দ্বিতীয় টেষ্টৰ পৰা বাদ পৰা ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলৰ স্থানত ঋষভ পণ্টে দলক নেতৃত্ব দিছে। দক্ষিণ আফ্ৰিকা সম্প্ৰতি শৃংখলাৰ 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। দক্ষিণ আফ্রিকার জোহান্সবার্গত অনুষ্ঠিত জি টুয়েন্টি শীর্ষ সম্মিলনের প্রথম দিনের কার্যসূচীত অংশগ্রহণ করে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে 6টা নতুন পদক্ষেপ গ্রহণের প্রস্তাব আগবায়। প্রধানমন্ত্রী কালি জি টুয়েন্টি শীর্ষ সম্মিলনত ভাগ লওয়ার সুযোগতে কেবাগৰাকী বিশ্ব নেতার সঙ্গে আলোচনাত মিলিত হয়। অসম সরকার আর আসু অসম চুক্তির ছয় নম্বর দফা রূপায়ণের গঠন করা কমিটির অধিকাংশ পরামর্শক সহমত উপনীত হয়েছে। ভাৰতৰ লক্ষ্য সেনে অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰু বৰ্ষাপাৰা টেষ্টৰ আজি দ্বিতীয় দিনা দক্ষিণ আফ্ৰিকাৰ 6টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 247 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।